হোছেয়া ভাববাদী পুস্তক ন অধ্যায়। ইজৰাইলৰ পাপৰ প্ৰতিফল। হে ইজৰাইল, অন্যান্য জাতিবোৰৰ দৰে তুমি অতিশয় আনন্দ নকৰিবা। তুমিতো তোমাৰ ঈশ্বৰৰ পৰা আঁতৰি গৈ বেশ্যা কৰ্ম কৰিছা। মৰণা মৰা প্ৰত্যেক মজিয়াত তুমি বেশ্যা কৰ্ম বেচ পাই আনন্দিত হৈছা। মৰণা মৰা মজিয়া আৰু দাক্ষা পেৰা কুণ্ডই লোকসকলক খাবলৈ নিদিব। তেওঁলোকে নতুন দাক্ষাৰস নাপাব। তেওঁলোকে জিহুৱাৰ দেশত বাস নকৰিব, কিন্তু ইফৰিম হলে মিছৰলৈ উলটি যাব। আৰু তেওঁলোকেও অচুৰিয়াত অসুচি আহাৰ খাব। তেওঁলোকে জিহুৱাৰ উদ্দেশ্যে দাক্ষাৰসৰ পনীয়া নৈবেদ্য ঢালিবলৈ নাপাব। তেওঁলোকৰ বলিবোৰে তেওঁক সন্তুষ্ট নকৰিব। তেনে বলিদানবোৰ শুকাত লোকসকলৰ আহাৰৰ নিচিনা হ'ব। সেইবোৰ যিসকলে খাব তেওঁলোক সকলো অসুচি হ'ব, কিয়নো সেই আহাৰ কেৱল তেওঁলোকৰ নিজৰ ভোক গুচাবৰ কাৰণে হ'ব, কিন্তু জিহুৱাৰ গৃহলৈ নাহিব। তেওঁলোকৰ পৰ্বৰ দিনা আৰু জিহুৱাৰ উৎসৱৰ দিনা তেওঁলোকে কি কৰিব? তেওঁলোকে যদি অচুৰিয়াত বিনাশৰ পৰা ৰক্ষাও পায়, কিন্তু মিছৰে তেওঁলোকক পৰলোকলৈ গোটাব আৰু মুফিচ নগৰে তেওঁলোকক মৈদাম দিব। তেওঁলোকৰ হাঁচতীয়া মূল্যৱান ৰূপৰ বস্তুবোৰ লগতে তেওঁলোকৰ তম্বুবোৰ চূড়াত গছ আৰু কাঁইটীয়া গছে ঢাকি পেলাব। ইজৰাইলীয়াসকলে ইয়াকে জানিব যে শাস্তিৰ দিনবোৰ সমাগত, প্ৰায়চিত্তৰ দিন উপস্থিত হৈছে। তেওঁলোকৰ অনেক অধৰ্ম আৰু অধিক বিদ্বেষৰ কাৰণে তেওঁলোকে ভাববাদীক নিবোধ আৰু ঈশ্বৰৰ আত্মা পোৱা লোকক পগলা বুলি ভাবে। মোৰ ঈশ্বৰৰ সৈতে ভাববাদীজন ইফৰ্মীয়ৰ পহৰী হলেও তেওঁৰ সকলো পথতে থাকে ব্যাধৰ ফান। ঈশ্বৰৰ গৃহ তেওঁৰ বিপক্ষে থাকে শত্ৰুতা। গিবিয়াৰ সময়ত যেনেকৈ আছিল, সেইদৰে ইজৰাইলীয়াসকলৰ ভ্ৰষ্টতাৰ মাজত ডুব গ'ল। ঈশ্বৰে তেওঁলোকৰ অধৰ্মৰ কথা সোঁৱৰণ কৰিব, তেওঁলোকৰ পাপ কাৰ্যৰ প্ৰতিকাৰ সাধিব। যিহুৱাই কৈছে, মৰুভূমিত পোৱা দাক্ষা গুটিৰ নিচিনাকৈ মই ইজৰাইলক বিচাৰি পালোঁ। প্ৰথম ঋতুৰ প্ৰথমে ফল ধৰা ডিমৰু গছৰ গুটিৰ নিচিনাকৈয়ে মই তোমালোকৰ পূৰ্বপুৰুষসকলক দেখা পাইছিলোঁ, কিন্তু তেওঁলোকে বাল পিয়ুৰ ওচৰলৈ গৈ সেই লজ্জাপূৰ্ণ মূৰ্তিটোৰ উদ্দেশ্যে নিজকে দিছিল। তাতে তেওঁলোকৰ প্ৰিয় মূৰ্তিবোৰ দৰেই তেওঁলোক ঘৃণিত হৈ পৰিল। ইফৰ্মীয়ৰ বিষয়ে হলে চৰাই নিচিনাকৈ তেওঁলোকৰ গৌৰৱ দূৰলৈ উৰি যাব। তেতিয়া সন্তানৰ জন্ম নহ'ব, কোনো গৰ্ভৱতী নহ'ব, আৰু কোনেও গৰ্ভধাৰণো নকৰিব। যদিওবা কোনোৱে সন্তানসকলক ডাঙৰ দীঘল কৰে, সেই সন্তানসকলৰ মৃত্যু ঘটাই মই তেওঁলোকক সন্তানহীন কৰিম। তেওঁলোকৰ এজনো অৱশিষ্ট নাথাকিব। যেতিয়া মই তেওঁলোকৰ ওচৰৰ পৰা আঁতৰি যাম, তেওঁলোকৰ অৱশ্যে সন্তাপ হ'ব। এদিন মই ইফৰ্মীয়ক এক মনোহৰ ঠাই ৰোপণ কৰা ট্ৰি যেন দেখিছিলোঁ, কিন্তু এতিয়া ইফৰ্মীয়ে নিজৰ সন্তানসকলক বাহিৰ কৰি বধকাৰীৰ ওচৰলৈ তেওঁলোকক লৈ যাব। হে জিহুৱা, তেওঁলোকক দিয়ক, আপুনি তেওঁলোকক কি দিব? আপুনি তেওঁলোকক গৰ্ভফল নষ্ট হৈ যোৱা গৰ্ভ আৰু গাখীৰ নথকা শুকান স্তন দিয়ক। জিহুৱাই কৈছে, গিলগলত তেওঁলোকক নিজৰ সকলো দুষ্টতা আৰম্ভ কৰিছিল, সেই ঠাতে মই তেওঁলোকক ঘৃণা কৰিবলৈ ধৰিলোঁ। তেওঁলোকৰ পাপ কৰ্মৰ কাৰণে মই মোৰ লোকসকলৰ মাজৰ পৰা তেওঁলোকক খেদি বাহিৰ কৰি দিম। মই তেওঁলোকক পুনৰাই প্ৰেম নকৰিম। তেওঁলোকৰ সকলো নেতাই বিদ্ৰোহী। ইফৰ্মীয়ক আহত কৰা হৈছে, তেওঁলোকৰ শিপা শুকাই গৈছে, তেওঁলোকে কোনো ফল উৎপন্ন নকৰিব। তেওঁলোকৰ সন্তান জন্ম হলেও মই তেওঁলোকৰ গৰ্ভৰ প্ৰিয় সন্তানবোৰক মাৰি পেলাম। মোৰ ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিব, কিয়নো তেওঁলোক তেওঁৰ আজ্ঞাৰ বাধ্য নহ'ল। তেওঁলোক বিভিন্ন জাতিবোৰৰ মাজত যাযাবৰী হৈ ঘূৰি ফুৰিব।